পাচনীসকলৰ কৰ্ম 11 অধ্যায়। পাছত পাচনীসকল আৰু যিহুদীয়াত থকা ভাইসকলে শুনিবলৈ পালে যে অনা ইহুদীসকলেও ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে। পাছত যেতিয়া পিতৰ জেৰুচালেমলৈ আহিল, তেতিয়া তেওঁক লৈ চুন্নত হোৱা মানুহবোৰে বিদ্যাভূত হোৱাত নিন্দা কৰিলে। তেওঁলোকে ক'লে, তুমি চুন্নত নোহোৱা মানুহবোৰৰ লগত সহযোগ কৰি সিহঁতৰ সৈতে খোৱা বোৱা কৰিলা। কিন্তু পিতৰে এই কথা বিতংভাৱে বৰ্ণনা কৰি তেওঁলোকক ক'লে, মই জাফু নগৰ প্ৰাৰ্থনা কৰি থাকোঁতে মূৰ্চা গ'লো আৰু দৰ্শনৰ চাৰিচুকত ধৰি স্বৰ্গৰ পৰা নমোৱা ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ মোৰ ওচৰলৈ নামি অহা দেখিলোঁ। তেতিয়া তালৈ মন কৰি একেথৰে চাই থাকোঁতে তাত পৃথিৱীৰ চাৰিঠেঙীয়া জন্তু আৰু বৰণীয়া জন্তু, উৰগ আৰু আকাশৰ চৰাই এই সকলোকে দেখিলোঁ। আৰু তেতিয়া হে পিতৰ, উঠি মাৰি খোৱা এইবুলি মোলৈ কোৱা এটা বাণীও শুনিলোঁ। মই ক'লোঁ, হে প্ৰভু, এনে নহওক, কিয়নো কোনো বৰ্জিত বা অসুচি বস্তু মোৰ মুখত এতিয়াও দিয়া নাই। কিন্তু পুনৰ আকাশৰ পৰা নে স্বৰ্গৰ পৰা উত্তৰ আহিল, ঈশ্বৰে যিহকে হুচি কৰিলে সেইবোৰ তুমি বৰ্জিত নুবুলিবা। এইদৰে তিনিবাৰ ঘটাৰ পিছত সেই সকলোবোৰ আকৌ স্বৰ্গলৈ তুলি নিয়া হ'ল। আৰু চোৱা, তেতিয়াই চিজাৰিয়াৰ পৰা মোৰ ওচৰলৈ পঠিওৱা তিনিজন মানুহ মই যি ঘৰত আছিলোঁ তাত উপস্থিত হ'ল। তাতে একো সংশয় নকৰাকৈ তেওঁলোকৰ লগত যাবলৈ আত্মাই মোক আজ্ঞা দিলে। পাছত এই ভাই ছয়জন মোৰ লগত গ'ল আৰু আমি সেই মানুহৰ ঘৰত গৈ সোমালোঁ। তাতে তেওঁ আমাক ক'লে, কেনেকুৱা এজন দুটা তেওঁৰ ঘৰত থিয় হৈ কৈছিল যে জাফলৈ মানুহ পঠায় যাৰ প্ৰখ্যাত নাম পিতৰ, সেই চিমুনক মাতি পঠোৱা, তাতে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে যাৰ দ্বাৰাই পৰিত্ৰাণ পাবা সেই কথা তেওঁ তোমাক ক'ব। পাছে মই কথা ক'বলৈ ধৰোঁতেই পূৰ্বতে আমাৰ ওপৰত যেনেকৈ পবিত্ৰ আত্মা নামিছিল, তেনেকৈ তেওঁলোকৰ ওপৰতো নামিল। যিখনে হ'লে পানীতহে বাপ্তিস্মা দিলে, কিন্তু তোমালোকক হ'লে পবিত্ৰ আত্মাত বাপ্তিস্মা দিয়া হ'ব। প্ৰভুৱে কোৱা এই কথা মোৰ মনত পৰিল। এতেকে আমি প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰাৰ দৰে ঈশ্বৰৰ যি দান আমাক দিলে, সেই একে দান তেওঁলোককো দিলে। গতিকে ঈশ্বৰক প্ৰতিৰোধ কৰিবলৈ মইনো কোন? এই কথা শুনি তেওঁলোকে কোনো সঁহাৰি নিদি বৰং ঈশ্বৰৰ স্তুতি কৰি ক'লে, তেনেহ'লে ঈশ্বৰে অনা ইহুদী লোককো জীৱনৰ অৰ্থে মন পালটনৰ দান কৰিলে। ইতিপূৰ্বে যিবোৰ মানুহে ষ্টিফানৰ মৃত্যুৰ ক্ষেত্ৰত হোৱা বেজাৰৰ কাৰণে গোট গোট হৈ আছিল, তেওঁলোকে ফৈনিকিয়া, ৰূপ আৰু অন্তেখিয়ালৈকে ফুৰি ইহুদীয়াৰ লোকৰ বাহিৰে আন কাৰো আগত ঈশ্বৰৰ বাক্য প্ৰচাৰ নকৰিলে। কিন্তু তেওঁলোকৰ মাজৰ ক্ৰূপ আৰু কুৰুনীয়ৰ কিছুমান অন্তেখিয়ালৈ আহি গ্ৰীকভাষীসকলৰ আগত প্ৰভু যীশুৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে আৰু প্ৰভুৰ হাত তেওঁলোকৰ সহকাৰী হ'ল। তাতে বহুসংখ্যক লোকে বিশ্বাস কৰি প্ৰভুলৈ আহিল। পাছত তেওঁলোকৰ সবিশেষ বাৰ্তা জেৰুচালেমত থকা মণ্ডলীৰ কাণত যেতিয়া পৰিল, তেতিয়া মণ্ডলীয়ে বাৰ্ণাবাক আন্তখিয়ালৈ পঠিয়াই দিলে। তেওঁ তাত উপস্থিত হৈ ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হ'ল আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুক আসক্ত হৈ থাকিবলৈ সকলোকে উদগালে, কিয়নো তেওঁ উত্তম লোক হোৱাৰ উপৰি পবিত্ৰ আত্মাৰে বিশ্বাসত পৰিপূৰ্ণ আছিল। তাতে মানুহৰ এটা ডাঙৰ দলে প্ৰভুত যোগ দিলে। পাছত বাৰ্ণাবাই চৌলক বিচাৰিবলৈ তাচ নগৰলৈ গ'ল আৰু তেওঁক পাই আন্তখিয়ালৈ লৈ আহিল। তাতে তেওঁলোকে গোটেই বছৰ মণ্ডলীত গোট খোৱা বহু লোকক উপদেশ দিলে। এই অন্তখিয়া নগৰতে শিষ্যসকলক প্ৰথমে খ্ৰীষ্টিয়ান বুলি মতা হ'ল। সেই সময়ত কিছুমান ভাওবাদী জেৰুচালেমৰ পৰা অন্তখিয়ালৈ আহিল আৰু তেওঁলোকৰ মাজৰ আগাম নামৰ এজন উঠি আত্মাৰ দ্বাৰাই চালিত হৈ জনালে যে গোটেই পৃথিৱীত বৰ আকাল হ'ব আৰু ক্লুডিয়ৰ দিনত সেয়ে ঘটিব। তাতে শিষ্যসকলৰ প্ৰতিজনে শক্তি অনুসাৰে যিহুদীয়া নিবাস কৰা ভাইসকলৰ পৰিচৰ্যাৰ কাৰণে সহায় পঠিয়াবলৈ সিদ্ধান্ত ল'লে। পাছত সেইদৰে কাৰ্য কৰি বাৰ্ণাবা আৰু চৌলৰ হাতত পৰিচাৰকসকলৰ ধন পঠিয়াই দিলে।